এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধনৰ ব্যয় 150% বৃদ্ধি কৰা হ'ব বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা, ফেব্ৰুৱাৰীত এদিনৰ বাবে কোকৰাঝাৰত বিধানসভাৰ বাজেট অধিৱেশন, ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত আজি 7খন জিলাত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ, এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ বাবে বিৰোধীৰ দাবী অনুসৰি আজি লোকসভাত চৰকাৰৰ এই সন্দৰ্ভত প্ৰস্তাৱ দাখিলৰ সিদ্ধান্ত আৰু ব্ৰিছবেন টেষ্টৰ আজি অন্তিম দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম ইনিংছত 260 ৰাণ সংগ্ৰহ, অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ আৰম্ভ। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে কালি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি 2012 চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ 150% ব্যয় বৃদ্ধিত আয়োগে অনুমোদন জনাইছে। নিৰ্বাচনী ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে ব্যয়ৰ হিচাপ জিলা আয়ুক্তৰ জৰিয়তে আয়োগক দাখিল নকৰিলে পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীগৰাকী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলিও কোৱা হৈছে। উল্লেখযোগ্য যে 2012 চনত জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে ব্যয়ৰ সীমা 4,00,000 টকা আছিল। আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এইবাৰ এগৰাকী সদস্যই সৰ্বাধিক 10,00,000 টকালৈকে ব্যয় কৰিব পাৰিব। জিলা পৰিষদৰ সদস্যৰ সংখ্যা পূৰ্বৰ 420গৰাকীৰ পৰা পুনৰ গঠনৰ পাছত 397লৈ হ্ৰাস পাইছে। ইপিনে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী পূৰ্বৰ 1,00,000 টকাৰ পৰিৱৰ্তে এইবাৰ 2,50,000 টকালৈ ব্যয় কৰিব পাৰিব। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যাও পূৰ্বৰ 185ৰ পৰা 181লৈ হ্ৰাস পাইছে। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সীমা পূৰ্বৰ 10,000 টকাৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰা হৈছে। সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰৰ পৰা পোনপটীয়াকৈ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা নহ'ব। ইয়াৰ পৰিৱৰ্তে গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যৰ মাজৰ পৰা এগৰাকী সভাপতি বাছনি কৰা হ'ব। পঞ্চায়তৰ নতুন সীমা অনুসৰি গাঁও পঞ্চায়তৰ সংখ্যা পূৰ্বৰ 2,200খনৰ পৰা 2,193খনলৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে জানুৱাৰী মাহত 2টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে ইতিপূৰ্বে ঘোষণা কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধানসভা ভৱনত বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ'বলগীয়া এই বাজেট অধিৱেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডঃ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত ধুবুৰী জিলাত 1,208গৰাকী, কাৰ্বি আংলং জিলাত 517গৰাকী, শিৱসাগৰ জিলাত 1,778গৰাকী আৰু দক্ষিণ শালমাৰা জিলাত 366গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ধুবুৰী জিলাৰ 20,924গৰাকী, কাৰ্বি আংলঙৰ 5,300গৰাকী, শিৱসাগৰ জিলাৰ 7,253গৰাকী আৰু দক্ষিণ শালমাৰা জিলাৰ 4,168গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল দিয়া হ'ব। একেদৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ধুবুৰী জিলাৰ 872গৰাকী, কাৰ্বি আংলঙৰ 278গৰাকী, শিৱসাগৰ জিলাৰ 1,141গৰাকী আৰু দক্ষিণ শালমাৰা জিলাৰ 259গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ লাভ হস্তান্তৰ যোগে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত চিৰাং জিলাৰ 383গৰাকী, কাৰ্বি আংলং জিলাৰ 532গৰাকী, মাজুলীৰ 193গৰাকী, ওদালগুৰিৰ 344গৰাকী তৃতীয় বৰ্গৰ ঋণীক দ্বিতীয় পৰ্যায়ত ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত চিৰাং জিলাৰ 56গৰাকী, কাৰ্বি আংলং জিলাৰ 357গৰাকী, মাজুলীৰ 33গৰাকী, দক্ষিণ শালমাৰাৰ 41গৰাকী আৰু ওদালগুৰিৰ 210গৰাকী ব্যক্তিক মূলধনী বিনিয়োগৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰা হ'ব। দুৰ্যোগত ক্ষতিগ্ৰস্ত চিৰাং জিলাৰ 8গৰাকী, কাৰ্বি আংলঙৰ 17গৰাকী, দক্ষিণ শালমাৰা 9গৰাকী আৰু ওদালগুৰিৰ 3গৰাকী ব্যক্তিৰ পৰিয়ালক পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত চিৰাং জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ধুবুৰীত অতুল বৰা, মাজুলীত নন্দিতা গাৰ্লোচা, শিৱসাগৰত ডাঃ অনুজ বেগম, দক্ষিণ শালমাৰাত কেশৱ মহন্ত, ওদালগুৰিত উৰ্ষা গৌৰৱ ব্ৰহ্ম আৰু কাৰ্বি আংলঙত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে কালি জিলাখনত উপস্থিত হৈ বিভিন্ন চৰকাৰী আঁচনি, উন্নয়নমূলক প্ৰকল্প আদিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি প্ৰশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আজি জিলাখনত হবলগীয়া ডঃ বাণীকান্ত কাকতি মেধাৱতা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা সকলো উন্নয়নমূলক কাম ক্ষীপ্ৰতাৰে কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
আজি গোটেই জিলাখনত প্ৰতিটো বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। পর্যালোচনা করে তাত কিছুমান কাম করবাত যদি স্থবির হয়ে গেছে সেইখিনি কাম খরটকিয়া করার ব্যবস্থা করা হয়েছে আর কিছুমান কামর যদি করবাত আমি দেখেছো কিবা সমস্যা আছে সেই সমস্যাবিলাক দূর করা হয়েছে আমি ভাবিছো আজির পর্যালোচনারপরা ইয়ার কামকাজ অতি ক্ষিপ্রতারে আগবাহিব আর আজি সকলে ইয়াত একটা সিদ্ধান্ত লৈছে যে সাউথ শালমরা জেলাখনক মৎস্য জেলা হিসাবে প্রজেক্ট করিব আর তার কারণে কিছু বিশেষ আসনি ইয়াত গ্রহণ করব।
কিছু সময় পূর্বে মন্ত্রী মহন্তই হাতিঙিমারি ডাফাদারপাড়াত একটা আদর্শ অঙ্গনওয়াড়ি কেন্দ্র উদ্বোধন করে। এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন বিস্তৃত আলোচনার বাবে যুটীয়া সংসদীয় সমিতিলৈ প্রেরণের বাবে বিরোধী পক্ষই উত্থাপন করা দাবি অনুসরি আজি লোকসভাত এই সন্দর্ভত সরকারে প্রস্তাব দাখিল করার কথা আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে কালি লোকসভাত কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীয়েও নিজেও বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্রেরণ করব লাগে বলে পরামর্শ দিয়ার লগতে ইয়ার প্রতিটি দফা সন্দর্ভত বিতং আলোচনার পোষকতা করেছিল। কেন্দ্রীয় আইনমন্ত্রী অর্জুন রাম মেঘৱালে দেশত একেলগে নির্বাচন অনুষ্ঠিত করবলৈ সংবিধানের 129 নম্বর সংশোধনী বিধেয়ক 2024 আর কেন্দ্রশাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2024 উত্থাপন করার সময়তে শাসক বিরোধীর বাক বিতণ্ডার মাজতে গৃহমন্ত্রীগী এই কথা প্রকাশ করে। সংসদের নিম্ন সদনত বিধেয়ক দুখন উত্থাপন করার সময় আইনমন্ত্রী অর্জুন রাম মেঘৱালে কয় যে সরকারে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন বিস্তৃত আলোচনার বাবে যুটীয়া সংসদীয় সমিতিলৈ প্রেরণ করবলৈ সাজু হয়েছে। উল্লেখযোগ্য যে কোনো নির্দিষ্ট বিষয় বা বিধেয়কের পুঙ্খানুপুঙ্খ পরীক্ষা করবলৈ সংসদে গঠন করে দিয়া এই যুটীয়া সংসদীয় সমিতি দুখন সদনের শাসক আর বিরোধী দলের সদস্যরে গঠিত হয়। ভূটান ভ্রমণরত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় দেশখনের রজা জিগমে খেসার নামগিয়াল ওয়াংচুকক সাক্ষাৎ করে ভূটানের মাজের ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ় করার বিষয়ে আলোচনা করে। মুখ্যমন্ত্রী ভূটানের প্রধানমন্ত্রী দাসো শেরিং টবগের সঙ্গে দুয়োখন রাষ্ট্রের পারস্পরিক স্বার্থজড়িত বিভিন্ন বিষয়ের বাণিজ্যিক অংশীদারিত্ব শক্তিশালী করার বাবেও আলোচনা করে। তেওঁ কয় যে ভূটান আর অসমৰ মাজত পূর্বরে পৰা সাতটা বাণিজ্যিক পথেৰে যাতায়াত ব্যবস্থা অব্যাহত আছে। দুয়োখন ভূখণ্ডৰ মাজৰ ব্যৱসায় বাণিজ্য বৃদ্ধিৰ বাবে অতিৰিক্ত পথৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি অসমমালা প্ৰকল্পৰ অধীনত কোকৰাঝাৰ আৰু গেলেপুৰ মাজত পথ সংযোগ অধিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইয়াৰ আগেয়ে কালি ভূটানৰ থিম্পুৰ চাংলিমেথাং খেলপথাৰত আয়োজিত দেশখনৰ 117 সংখ্যক ৰাষ্ট্ৰ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শপতনিক অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 1907 চনত ভূটানৰ প্ৰথম ৰজা উইগেন ওয়াংচুকৰ ৰাজ অভিষেকৰ স্মৃতিত এই ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয়। সদ অসম লেখিকা সমাৰোহ সমিতিয়ে কালি চলিত বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী হিমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণি শিল্পী বঁটা প্ৰদান কৰে। সমিতিয়ে বিগত বৰ্ষৰ পৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণত তেওঁৰ মৃত্যুতিথি 17 ডিচেম্বৰৰ দিনা অসমৰ একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্ৰদান কৰি আহিছে। কালি বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই ফোলাগুৰি চাহ বাগিচাৰ পৰা অস্কাৰলৈ অসমীয়া চলচ্চিত্ৰৰ জয়যাত্ৰা বিষয়ক বিশেষ বক্তৃতা প্ৰদান কৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজদীপ্ত ধ্যান ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। 1950 চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1965 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। পঞ্চম বাৰ্ষিক ঢকুৱাখানা গ্ৰন্থমেলা আজিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে 23 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ লগতে চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান, চিত্ৰ আৰু ভাস্কৰ্য শিল্পীৰ সৈতে আলাপ, সংবাদকৰ্মীৰ সৈতে আলাপ আদি অনুষ্ঠানৰো দিহা কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে। আজি দিনৰ 10 বজাত উদযাপন সমিতিৰ সভাপতি ডঃ গিৰিণ গগৈয়ে পতাকা উত্তোলনেৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলিব। ইয়াৰ পাছতে লখিমপুৰৰ জিলা আয়ুক্তই গ্ৰন্থমেলাৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে মাঘ বিহুৰ সময়ত মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰ 27 ডিচেম্বৰত জাৰি কৰা নিৰ্দেশনা খাৰিজ কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এখন দেশ এটা নিৰ্বাচন বিধেয়কৰ পক্ষত 269 সাংসদে ভোটদান কৰাৰ বিপৰীতে 198 বিধেয়কখনৰ বিপক্ষে ভোটদান কৰে। বিধেয়কখন দাখিলৰ পাছতেই বিৰোধী মহাজোঁটে চৰকাৰক কঠোৰ সমালোচনা কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন, দি টাইমছ অফ ইণ্ডিয়া আদি কাকতেও একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মাত্ৰ 10 মাহতেই 1500 ৰোগী মৃত্যু হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত আদিবাসী ছাত্ৰ সন্থাই আদিবাসীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই বাতৰিটো আমাৰ অসম কাকতৰ লগতে নিয়মীয়া বাৰ্তা কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূটান ভ্ৰমণ কৰি অসম আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ সংকল্প গ্ৰহণ কৰিছে। তেওঁ লগতে ভূটানৰ সৈতে বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে নতুন পথ গঢ়ি তোলাৰ পোষকতা কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ কেইটামান অন্যান্য বাতৰি হৈছে পথ প্ৰাদেশিকীকৰণৰ দাবীৰে অপ্ৰাদেশিকৃত শিক্ষকৰ বিক্ষোভ অব্যাহত, বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰতৰ অৰ্থনীতি, অসমত ধৰ্মান্তৰকৰণ বন্ধ কৰিব লাগিব বুলি খ্ৰীষ্টান মিছনেৰীক সকিয়নি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ, গুৱাহাটী নলা নৰ্দমাৰ পানী পৰিশোধনৰ গোট স্থাপনৰ প্ৰস্তুতি ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ কেইটামান বাতৰি। এতিয়া আমি পুনৰ উভতি আহিছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
ধন্যবাদ মঞ্জিত। ত্ৰৈলোক্য বৰগোহাঁয়ে কালি অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। 1995 অইলৰ দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ভূতাত্বিক বিভাগত কাৰ্যবাহী নবিচ হিচাপে যোগদান কৰা শ্ৰীবৰগোহাঁয়ে অইলৰ ভূবিজ্ঞান আৰু তৈলাশয় শাখাৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 2017 পৰা 2021 অইলৰ গেবন অন্বেষণ প্ৰকল্পৰ মহাপ্ৰবন্ধক হিচাপেও দায়িত্ব পালন কৰিছিল। 2024-25 বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা 20 ডিচেম্বৰত উকলি যাব। হিতাধিকাৰী অসম সমবায় সমিতি আইন 2007 অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ 2021-22, 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ যথাবিধি পৰীক্ষণ হোৱাটো বাঞ্ছনীয়। তদুপৰি বিগত 3 বছৰ ধৰি নিয়মিতভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিসমূহকহে এই সাহায্যৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ বাবে চলি থকা তৃতীয়খন টেষ্ট খেল আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। খেলৰ অন্তিম দিনা আজি ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 252 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰি 260 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ 10 উইকেটৰ জুটিত জছপ্ৰীত বুমৰাহ আৰু আকাশদ্বীপে মুঠ 47 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে অষ্ট্ৰেলিয়াই নিজৰ দ্বিতীয় ইনিংছত 4টা উইকেট হেৰুৱাই 28 ৰাণ সংগ্ৰহ কৰিছে। 5খন খেলৰ শৃংখলাটো দুয়োটা দলে ইতিমধ্যে এখনকৈ খেলত জয়লাভ কৰিছে। কিছু সময় পূৰ্বে প্ৰচাৰ কৰা লেখিকা সমাৰোহ সমিতিৰ বাতৰিটোত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত আছিল বুলি কোৱা হৈছিল যদিও প্ৰকৃততে বিশেষ অসুবিধাৰ বাবে এই অনুষ্ঠানত মন্ত্ৰী দুগৰাকী উপস্থিত থাকিব পৰা নাছিল। এনে ভুলৰ বাবে আমি দুখিত। চিৰাং জিলাৰ বিজনী চহৰৰ 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মুবাৰক হুছেইনৰ কালি বিয়লি নিজ বাসভৱনত দেহাৱসান ঘটে। প্ৰয়াত হুছেইন অসম আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 62 বছৰ। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 11.4 ডিগ্ৰী চেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ডাঠ কুঁৱলি পৰাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধনৰ ব্যয় 150% বৃদ্ধি কৰা হ'ব বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা। ফেব্ৰুৱাৰীত এদিনৰ বাবে কোকৰাঝাৰত বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত আজি 7খন জিলাত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ। এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ বাবে বিৰোধীৰ দাবী অনুসৰি আজি লোকসভাত চৰকাৰৰ এই সন্দৰ্ভত প্ৰস্তাৱ দাখিলৰ সিদ্ধান্ত। আৰু ব্ৰিছবেন টেষ্টৰ আজি অন্তিম দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম ইনিংছত 260 ৰাণ সংগ্ৰহ, অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।